এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। নমো এপৰ মাধ্যমেৰে মেৰা বুথ সবচে মজবুত কাৰ্যসূচীৰ অধীনত অসমৰ বিজেপি কৰ্মীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ, ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অভিযান, ৰাজ্যজুৰি জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ লোকৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ প্ৰথমটো শুনানি সম্পন্ন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি গুৱাহাটীত হ'বলগীয়া খেলত ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে প্ৰজন্ম চহৰীয়া। এতিয়া শুনক বিতং বাতৰি। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে আজি নমো এপৰ মাধ্যমেৰে মেৰা বুথ সবচে মজবুত কাৰ্যসূচীৰ অধীনত অসমৰ দলীয় কৰ্মীসকলক উদ্দেশ্যি ভাষণ দিয়ে। বিগত এটা দশকত অসমৰ ৰূপান্তৰৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাজ্যখনে বিভিন্ন ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিয়ে NDAৰ দ্বৈত ইঞ্জিনযুক্ত চৰকাৰ আৰ্হিৰ সফলতাকে প্ৰতিফলিত কৰে। অসমৰ জনসাধাৰণ আৰু 5 বছৰৰ বাবে NDA মিত্ৰজোঁটলৈ সমৰ্থন আগবঢ়াই উন্নয়নৰ এই যাত্ৰা অব্যাহত ৰাখিবলৈ সাজু বুলি তেওঁ আস্থা প্ৰকাশ কৰে। বিজেপি চৰকাৰৰ সাফল্যৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অসম বিগত 10 বছৰত সন্ত্ৰাসবাদৰ পৰা মুক্ত হৈছে আৰু ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত ন ন সুযোগৰ সৃষ্টি হৈছে। তেওঁ লগতে কংগ্ৰেছে ইয়াৰ শাসনকালত শান্তি শৃংখলা বৰ্তাই ৰখাত ব্যৰ্থ হোৱা বুলি অভিযোগ তোলে। কংগ্ৰেছৰ শাসনকালত শান্তি শৃংখলাজনিত পৰিস্থিতিৰ বাবে ৰাজ্যখনৰ ভালেসংখ্যক যুৱক যুৱতীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল বুলি তেওঁ মন্তব্য কৰে। বড়ো শান্তি চুক্তি সম্পাদনৰ পাছত হোৱা উন্নয়নৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অঞ্চলটোৰ ভালেসংখ্যক যুৱক যুৱতীয়ে সংঘৰ্ষৰ পৰিৱৰ্তে প্ৰগতিৰ পথ বাছি লৈছে আৰু সুস্থিৰতাৰ পৰিৱেশৰ বাবে শিক্ষা, কৰ্মসংস্থাপন আৰু উদ্যমশীলতাৰ ক্ষেত্ৰত সম্ভাৱনাৰ নতুন দুৱাল মুকলি হৈছে। শ্ৰীমোদীয়ে লগতে বিত্তীয় সাহায্য, সুলভ স্বাস্থ্যসেৱা, গৃহ নিৰ্মাণ, শিক্ষা আৰু ভূমি পট্টা প্ৰদানকে ধৰি অসমৰ চাহ শ্ৰমিকসকলৰ জীৱনৰ মান উন্নত কৰাৰ বাবে NDA চৰকাৰে লোৱা বিভিন্ন ব্যৱস্থাৰ বিষয়ে আলোকপাত কৰে। বিজেপি চৰকাৰে অসমত অনুপ্ৰৱেশকাৰীৰ সমস্যা নিয়ন্ত্ৰণৰ উদ্দেশ্যে ভালেমান পদক্ষেপ লৈছে আৰু অনাগত সময়তো এনে প্ৰচেষ্টা অব্যাহত থাকিব বুলি তেওঁ প্ৰকাশ কৰে। ইপিনে প্ৰধানমন্ত্ৰীগৰাকীয়ে মেৰা বুথ সবচে মজবুত কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ তৃণমূল কৰ্মীৰ মনোবল বৃদ্ধি কৰা বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা পবিত্ৰ মাৰ্ঘেৰিটাই উল্লেখ কৰে। তেওঁ লগতে কাইলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে গুৱাহাটীত বিজেপিৰ সংকল্প পত্ৰ মুকলি কৰিব বুলি প্ৰকাশ কৰে।
আমাৰ ৰাজ্যিক কাৰ্যালয়ত আমাৰ নেতৃবৃন্দৰ উপস্থিতিত সংকল্প পত্ৰ উন্মোচন কৰিব। মেৰা বুথ সবচে মজবুত শীৰ্ষক এই অনুষ্ঠানটোত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে আমাৰ 30,000তকৈ অধিক বুথত থকা লাখ লাখ কাৰ্যকৰ্তা অৰ্থাৎ আমাৰ সদস্যসকল তৃণমূল পৰ্যায়ৰ বুথ পৰ্যায়ৰ সদস্যসকলৰ লগত তেখেতে বাৰ্তালাপ কৰিলে। আমাৰ কাৰ্যকৰ্তাসকল কাৰ্বি আংলঙে হওক, বোকাজানেই হওক, তিনিচুকীয়া জিলাই হওক, শোণিতপুৰেই হওক বা বড়োলেণ্ডে হওক আৰু নগাঁৱে হওক, সকলো প্ৰান্তৰ পৰা আমাৰ কাৰ্যকৰ্তাসকলে বিভিন্ন কথা পাতিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱক বিভিন্ন প্ৰশ্ন আৰু উত্তৰ দিলে তেখেতসকলে। খুব সুন্দৰ এক অনুষ্ঠান। আপোনালোকে জানে যে আমাৰ ভাৰতীয় জনতা পাৰ্টিটো সম্পূৰ্ণৰূপে আমাৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকলৰ শক্তিৰেই শক্তিবন্ত। বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকলে আমাৰ বাবে মূল আধাৰ।
নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সামাজিক মাধ্যম গোটৰ অধ্যক্ষা সুপ্ৰিয়া সুৰিনেতে অনাগত দিনত দলটোৱে তথ্য আৰু পৰিসংখ্যাৰ ভিত্তিত ৰাজ্য চৰকাৰখনৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ উদঙাই দিব বুলি প্ৰকাশ কৰে। গুৱাহাটীত আজি এখন সংবাদমেলত সুৰিনেতে কয় যে দলটোৱে ভৱিষ্যতে সংবাদমেলৰ শৃংখলাৰ জৰিয়তে প্ৰতিদিনে চৰকাৰৰ দুৰ্নীতি আৰু অনিয়মৰ কথা সদৰি কৰিব। বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীৱ হৈ উঠিছে। শাসক বিৰোধী উভয়ে তাৰকা প্ৰচাৰকক লৈ ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে চেষ্টা চলাইছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে আজি জাগীৰোড আৰু বোকাখাটত প্ৰচাৰ চলায়। তেওঁ জাগীৰোডৰ দেওশালত বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী পীযুষ হাজৰিকাৰ হৈ আৰু বোকাখাটত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ হৈ প্ৰচাৰ সভাত অংশ লয়। সভাপতিগৰাকীয়ে আজি গোলাঘাট জিলাৰ বোকাখাটত অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাৰ হৈ প্ৰচাৰ চলোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে উপস্থিত থাকিব নোৱাৰিলে। তেওঁ দলৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজেন জয়পাণ্ডাৰ উপস্থিতিত টেলিফোনিক বাৰ্তাৰে জনসাধাৰণক সম্বোধন কৰে। এই সভাত কলিয়াবৰৰ অগপ প্ৰাৰ্থী কেশৱ মহন্ত, ছত্তীশগড়ৰ বিত্তমন্ত্ৰী ওম প্ৰকাশ চৌধুৰীকে ধৰি ভালেসংখ্যক শীৰ্ষ নেতা উপস্থিত থাকে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মাজুলীৰ গড়মূৰৰ মিনি ষ্টেডিয়ামত বিজয় সংকল্প সভাত অংশ লয় আৰু NDA সমৰ্থিত প্ৰাৰ্থী ভুৱন গামৰ হৈ প্ৰচাৰ চলায়। তেওঁ লগতে নাওবৈচা আৰু চিচিবৰগাঁও দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। সম্প্ৰতি তেওঁ ডিব্ৰুগড়ত এটা ৰোড শ্বত ভাগ লৈছে। বাক্সা জিলাৰ চৰাইমাৰীত আজি বাক্সা সমষ্টিৰ NDA সমৰ্থিত প্ৰাৰ্থী BPFৰ মনেশ্বৰ ব্ৰহ্মৰ হৈ প্ৰচাৰ চলায়। কামৰূপ মহানগৰ জিলাৰ 5টা সমষ্টিতে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈছে। ডিমৰী সমষ্টিৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী ডঃ তপন দাসে নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে যোৰাবাটত এটা নিৰ্বাচনী কাৰ্যালয় আজি মুকলি কৰে। দিশপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে বেলতলাৰ পূবেৰুণ সংঘৰ বাকৰিত এখন জনসভাত অংশ লৈ নিৰ্বাচনী প্ৰচাৰ চলায়। নিউ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী দীপলু ৰঞ্জন শৰ্মাই ভাস্কৰ নগৰৰ বিভিন্ন ঠাইত আজি প্ৰচাৰ চলায়। দিশপুৰ সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰাবৰ ঠাকুৰ আৰু নিউ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী শান্তনু বৰাই সমষ্টিটোৰ বিভিন্ন প্ৰান্তত আজি প্ৰচাৰ চলায়। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাজ্যৰ দলৰ নেতা অখিল গগৈকে ধৰি কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ আন আন প্ৰাৰ্থীসকলেও ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে কালি পাঁচটা প্ৰতিশ্ৰুতিৰে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে। কংগ্ৰেছ দলৰ নেতা দেৱব্ৰত শইকীয়াই নাজিৰা সমষ্টিত প্ৰচাৰ অব্যাহত ৰাখিছে। দলৰ নেতা ৰিপুণ বৰাই বৰচলা পুথিমাৰী অঞ্চলত প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণ কৰে। বিৰোধী পক্ষৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে খোৱাং সমষ্টিৰ দুলীয়া কাকতি মণ্ডল আৰু বৰবৰুৱা মণ্ডলত আজি প্ৰচাৰ চলায়। ৰাজ্যৰ দলৰ নেতা অখিল গগৈ আজি শিৱসাগৰ সমষ্টিত নামটি আলী পঞ্চায়তত বিৰোধী মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। এ আই এম আই এম দলৰ সভাপতি আছাদুদ্দিন ওৱেইছীয়ে অহা 2 এপ্ৰিলত ৰূপহীঘাট, চামগুৰি, দলগাঁও, ঠিং, লাহৰীঘাটত আৰু 3 এপ্ৰিলত বিন্নাকান্দি, গোৱালপাৰা, পূব ধুবুৰী, চেঙা আৰু মন্দিয়াত এ আই ইউ ডি এফৰ হৈ প্ৰচাৰ চলোৱাৰ কথা। বিধানসভা নিৰ্বাচন উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ সমষ্টি অৱলোকনত শুনক নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অৱলোকন।
নলবাৰী জিলাৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে বৰক্ষেত্ৰী সমষ্টি। এই সমষ্টিটোৰ পৰা এটা সময়ত জয়ী হৈ কংগ্ৰেছ প্ৰাৰ্থী শ্বেখ চান্দ মহম্মদ আৰু অগপ দলৰ পুলকেশ বৰুৱাই অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষৰ পদ অলংকৃত কৰিছিল। একেদৰে পৰৱৰ্তী সময়ত এই সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডাঃ ভূমিধৰ বৰ্মনে কিছুদিনৰ বাবে হলেও মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰিছিল। এইবাৰ এই সমষ্টিটোৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী দিগন্ত বৰ্মন আৰু বিজেপিৰ প্ৰাৰ্থী নাৰায়ণ ডেকা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। সমষ্টিটোৰ আন প্ৰাৰ্থীসকল হৈছে এছ ইউ চি আইৰ মুনীন্দ্ৰ দলে আৰু তৃণমূল কংগ্ৰেছৰ আমিৰুল ইছলাম। বৰক্ষেত্ৰী সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা হৈছে 219,672 গৰাকী। ইয়াৰে মহিলা ভোটদাতাৰ সংখ্যা 106,487 গৰাকী। সমষ্টিটোৰ 269টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদাতাসকলে ভোটদানৰ সুযোগ পাব। ইতিমধ্যে ৰাজনৈতিক দলসমূহে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ বৃদ্ধি কৰিছে। সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি যোৱা নিৰ্বাচনত বিজয়ী হোৱা কংগ্ৰেছ প্ৰাৰ্থী দিগন্ত বৰ্মনে যোৱা বিধানসভা নিৰ্বাচনত লাভ কৰা ভোটৰ সংখ্যা আছিল 85,697টা। বৰ্মনৰ হাতত পৰাজিত হোৱা বিজেপি প্ৰাৰ্থী তথা সেই সময়ৰ বিধায়ক নাৰায়ণ ডেকাই লাভ কৰা ভোটৰ সংখ্যা আছিল 81,580। 2021 চনৰ নিৰ্বাচনত বৰ্মনে 4,117টা ভোটৰ ব্যৱধানত জয়ী হৈছিল। নলবাৰীৰ পৰা আকাশবাণীৰ সংবাদদাতা ৰমেন কলিতাৰ সৈতে মই ভাস্বতী দেৱী।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
ৰাজ্যজুৰি জ্যেষ্ঠ নাগৰিকৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই প্ৰক্ৰিয়াৰ অংশ হিচাপে নিৰ্বাচনী বিষয়া কৰ্মচাৰীয়ে জ্যেষ্ঠ নাগৰিকৰ ঘৰে ঘৰে গৈ ভোটগ্ৰহণ কৰিছে। বিশেষভাৱে সক্ষম ভোটদাতাৰ ঘৰতো ভোটগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। বৰপেটা আৰু বঙাইগাঁও জিলাতো ঘৰে ঘৰে গৈ 85 বছৰ ঊৰ্ধৰ আৰু দিব্যাংগ লোকৰ ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে। বৰপেটাত বিশেষভাৱে গঠিত 22টা ভোটগ্ৰহণকাৰী দল মাধৱ চৌধুৰী মহাবিদ্যালয়ত স্থাপন কৰা ই ভি এম বিতৰণ কেন্দ্ৰৰ পৰা ৰাওনা হয়। বিয়লি তেওঁলোকে প্ৰথম দিনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত কৰি পুনৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ উভতি বৰপেটা নিৰ্বাচনী জিলাৰ 4টা বিধানসভা সমষ্টি ক্ৰমে বৰপেটা, চেঙা, মন্দিয়া আৰু পকাবেটবাৰীত মুঠ 579 গৰাকী ভোটদাতাৰ ঘৰত ভোটগ্ৰহণ কৰা হ'ব বুলি জিলা নিৰ্বাচনী বিষয়াই সদৰি কৰে। ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন জিলা প্ৰশাসনে ভোটগ্ৰহণ সুকলমে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে। জিলাই জিলাই প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰশিক্ষণ চলি থকাৰ লগতে বিভিন্ন সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হৈছে। যোৰহাটত আজি নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে ডি চি বি বালিকা মহাবিদ্যালয় আৰু কে চি বি বাণিজ্য মহাবিদ্যালয়ত প্ৰথম স্তৰৰ নিৰ্বাচনী বিষয়াসকলৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। প্ৰশিক্ষণস্থলীত বিশেষকৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচনী দায়িত্ব লাভ কৰা বিষয়াসকলৰ ব্যৱহাৰিক জ্ঞান আৰু সজাগতাৰ বাবে এটা নমুনা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হয়। কেন্দ্ৰটোৰ জৰিয়তে বিষয়াসকলক নিৰ্বাচনৰ দিনা পালন কৰিব দায়িত্ব আৰু প্ৰক্ৰিয়াসমূহৰ প্ৰত্যক্ষ অভিজ্ঞতা প্ৰদান কৰা হয়। প্ৰশিক্ষণৰ অভিজ্ঞতা সন্দৰ্ভত এগৰাকী পলিং বিষয়াই এইদৰে কয়।
মই 1999 চনৰ চাকৰিত যোগদান কৰি প্ৰথম পঞ্চায়ত ইলেকশ্যনত মই থাৰ্ড পুলিং বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ। কিন্তু আজি আপোনালোকে যিটো মক পল পুলিং ষ্টেচন দেখুৱাইছে এইটো আগতে তেনেকৈ দেখিবলৈ পোৱা নাছিলোঁ। এইটো এটা খুব সুন্দৰ হৈছে। এইটোৱে আমাৰ যিসকল ফাৰ্ষ্ট পুলিং প্ৰিজাইডিং বিষয়া, থাৰ্ড পুলিং, ছেকেণ্ড পুলিং সকলোকে সহায় কৰিব আৰু এনেকৈ আমি যদি সুন্দৰভাৱে ভোট সংগ্ৰহ কৰি আমাৰ কার্যখিনি করবলে আমি সুবিধা হব এই মানে খুব ভাল দেখিছো আর এইটার আমি যথেষ্ট পুলিং বিষয়া সকল আর প্রিজাইডিং বিষয়া সকল আমি যথেষ্ট উপকৃত হব পাৰিম।
জিলা আয়ুক্ত জয় শিৱানীয়ে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালিকা মহাবিদ্যালয় পৰিদৰ্শন কৰি নিৰ্বাচনী ষ্ট্ৰংৰুমৰ প্ৰস্তুতি আৰু নিৰাপত্তা ব্যৱস্থাৰ বুজ লয়। পৰিদৰ্শনকালত তেওঁ বিদ্যালয়খনত স্থাপন কৰা টিয়ক বিধানসভা সমষ্টিৰ ষ্ট্ৰংৰুমৰ নিৰ্মাণ আৰু সুৰক্ষা সম্পৰ্কীয় দিশসমূহ পুংখানুপুংখভাৱে পৰীক্ষা কৰাৰ লগতে নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লয়। মৰিগাঁও নিৰ্বাচনী জিলাতো বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি ভোটগ্ৰহণ কেন্দ্ৰসমূহত ন্যূনতম সা সুবিধাসমূহ সুনিশ্চিত কৰিবলৈ জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে বিদ্যালয় সমূহৰ প্ৰধান শিক্ষকসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। জিলা আয়ুক্তগৰাকীয়ে কয় যে নিৰ্বাচনী প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত বিদ্যালয় প্ৰধানসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁ শিক্ষকসকলক শিক্ষানুষ্ঠানৰ চৌহদ আৰু সন্মুখভাগ পৰিষ্কাৰ কৰি ৰখাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। চিৰাঙত আজি সাধাৰণ নিৰ্বাচন পৰ্যবেক্ষকে নিৰ্বাচনী বিষয়া কৰ্মীসকলৰ প্ৰশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰে আৰু নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লয়। পৰিদৰ্শনকালত পৰ্যবেক্ষকগৰাকীয়ে বিষয়া আৰু প্ৰশিক্ষকসকলৰ সৈতে মত বিনিময় কৰে আৰু সামৰ্থ বৃদ্ধিৰ বাবে লোৱা ব্যৱস্থা মূল্যায়ন কৰে। উল্লেখযোগ্য যে জিলাখনৰ চিটলি, চিৰাং আৰু বিজনী বিধানসভা সমষ্টিৰ ভোটগ্ৰহণৰ বাবে নিয়োজিত পলিং বিষয়াসকলৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ ইতিমধ্যে সম্পন্ন হৈছে। বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যজুৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। প্ৰথমবাৰৰ বাবে এটা পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে কেইবাতৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। সুৰক্ষাজনিত দিশৰ প্ৰতি লক্ষ্য ৰাখি বহিৰাজ্যৰ পৰা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ বহুকেইটা বেটেলিয়নৰ ভালেসংখ্যক জোৱান নিয়োগ কৰা হৈছে। তদুপৰি গৃহৰক্ষী আৰু বিভিন্ন পদৰ বিষয়াকে ধৰি 74,000ৰো অধিক অসম আৰক্ষীৰ বিষয়া জোৱানক নিয়োগ কৰা হৈছে। ইপিনে আন্তঃৰাজ্যিক আৰু আন্তঃজিলা সীমান্তত CCTV নিৰীক্ষণৰ ব্যৱস্থাৰ ওপৰত তালাচী অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। ৰাজ্যৰ 134টা সীমান্ত পহৰা চকীত অহৰ্নিশে ফ্লাইং স্কোৱাডে সূক্ষ্মভাৱে তালাচী অভিযান চলাই আছে। কাছাৰ জিলাত ফ্লাইং স্কোৱাডে বৰ্তমানলৈকে 13 লাখৰো অধিক নগদ ধন, প্ৰায় 9 লাখ টকাৰ সুৰা, প্ৰায় 12 লাখ টকাৰ মাদক দ্ৰব্য জব্দ কৰিছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আজি প্ৰথমটো শুনানি অনুষ্ঠিত কৰা হয়। প্ৰথমটো শুনানিত ৰাজ্য চৰকাৰৰ হৈ প্ৰতিনিধিত্ব কৰা বিশেষ লোক অধিবক্তা জিয়াউল কমাৰে গোচৰটোৰ বৰ্তমানৰ স্থিতিৰ বিষয়ে আদালতৰ সন্মুখত বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়ায়। ইয়াৰ পাছতে অভিযুক্ত অমৃত প্ৰভা মহন্তৰ বিৰুদ্ধে আৰোপ কৰা গোচৰৰ ধাৰাৰ পৰা ৰেহাই বিচাৰি দাখিল কৰা আবেদনৰ সপক্ষে অধিবক্তা আনন্দ কুমাৰ ভূঞাই যুক্তি প্ৰদৰ্শন কৰে। অমৃত প্ৰভা মহন্তৰ অধিবক্তাৰ যুক্তিৰ পাছত আদালতে কাইলৈ পুৱাৰ ভাগত অভিযুক্ত শ্যামকানু মহন্ত আৰু বিয়লিৰ ভাগত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰিব। ইপিনে অভিযুক্ত নন্দেশ্বৰ বৰাই বিশেষ তদন্তকাৰী গোটে জব্দ কৰা তেওঁৰ মোবাইল ফোনটো জিম্মাত বিচাৰ আদালতত এখন আবেদন কৰে, কিন্তু বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে সংশ্লিষ্ট ফোনটো তথ্য প্ৰমাণৰ বাবে এটা গুৰুত্বপূৰ্ণ সমল বুলি যুক্তি দৰ্শাই এনে আবেদনৰ বিৰোধিতা কৰে। পাছত আদালতে উভয় পক্ষৰ যুক্তি শুনি অভিযুক্ত নন্দেশ্বৰ বৰাই নিজৰ মোবাইল ফোনটো জিম্মাত বিচাৰি কৰা আবেদনখন নাকচ কৰে। আজিৰ আদালতত শুনানি প্ৰক্ৰিয়াত উপস্থিত থকা জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গে ফাষ্টট্ৰেক আদালতত আজিৰে পৰা চলা গোচৰটোৱে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
9 এপ্ৰিলত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনত 722গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰে 59গৰাকী মহিলা আৰু 663গৰাকী পুৰুষ প্ৰাৰ্থী। আলগাপুৰ, কাটলিচেৰা আৰু দক্ষিণ কৰিমগঞ্জ সমষ্টিত সৰ্বাধিক 15গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ বিপৰীতে ৰঙিয়া, জাগিৰোড, হোজাই, নদুৱাৰ, জোনাই, ডুমডুমা, মাহমৰা, তিয়ক আৰু লক্ষীপুৰ এই 9টা সমষ্টিত সৰ্বনিম্ন 2গৰাকীকৈ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। নমো এপৰ মাধ্যমেৰে মেৰা বুথ সবচে মজবুত কাৰ্যসূচীৰ অধীনত অসমৰ বিজেপি কৰ্মীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ। ৰাজ্যসভাত ৰাজ্য বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অভিযান। ৰাজ্যজুৰি জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ লোকৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ প্ৰথমটো শুনানি সম্পন্ন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি গুৱাহাটীত হ'বলগীয়া খেলত ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।